Ella a Cagbaní. বিয়লির আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৰাজ্যৰ প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদানৰ কথা মুখ্যমন্ত্ৰীৰ ঘোষণা। অসম বিধানসভাত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ভি বি জি ৰামজী আঁচনিৰ অধীনত অসমৰ বাবে প্ৰথম কৃষ্টি হিচাপে 630,96,00,000 টকা মুকলি। আৰু কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ গুৱাহাটীৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ বিতৰণ। চি এম ফ্লাইট শীৰ্ষক পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ জাপানী ভাষা প্ৰশিক্ষণ গ্ৰহণ কৰি থকাসকলৰ পৰীক্ষাৰ পূৰ্বেই 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই শিক্ষাৰ্থীসকলৰ সৈতে আজি মত বিনিময় কৰাৰ অন্তত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰশিক্ষাৰ্থীসকলে প্ৰথম 3 মাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত 30,000 টকাকৈ লাভ কৰিব। পৰৱৰ্তী ছমাহত দ্বিতীয়বাৰলৈ 30,000 টকা লাভ কৰাৰ পাছতে 9 মাহত বাকী 40,000 টকা অৰ্থাৎ মুঠ 1,00,000 টকা তেওঁলোকে লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জাপানৰ ভিছা লাভ কৰাৰ পাছত এই প্ৰশিক্ষাৰ্থীসকলক 50,000 টকাকৈ প্ৰদান কৰা হ'ব। তেওঁলোকৰ নিযুক্তি কেৱল জাপানতে সীমাবদ্ধ হৈ নাথাকে বুলি প্ৰকাশ কৰি তেওঁ কয় যে প্ৰশিক্ষাৰ্থীসকলে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তিৰ সুবিধা লাভ কৰিব। দেশত বৰ্তমান 1,500ৰো অধিক জাপানী প্ৰতিষ্ঠানে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা 2-3 বছৰত আমাৰ ৰাজ্যতো জাপানী প্ৰতিষ্ঠানৰ কাম কাজ আৰম্ভ হ'ব। ৰাজ্যৰ যুৱচামৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ কঢ়িয়াই অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ইতিবাচক মনোভাৱ প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ গ্ৰাম্যাঞ্চলসমূহৰ পৰা অহা বহু শিক্ষাৰ্থীয়ে আজিলৈ কেতিয়াও বিদেশ যাত্ৰা কৰা নাই, কিন্তু এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সুযোগ লাভ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সম্প্ৰতি 140গৰাকী শিক্ষাৰ্থীয়ে এই আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। পৰৱৰ্তী পৰ্যায়ত এই আঁচনি ব্যাপকভাৱে ৰূপায়ণৰ চিন্তা চৰ্চা কৰা হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
আমি তোমালোকৰ ফাইনেন্সিয়েল বাৰ্ডেনটো অলপ ৰিলিফ কৰিবৰ কাৰণে আমাৰ ষ্টেট গভৰ্ণমেণ্টে 3 মাহ কোৰ্চটো কমপ্লিট কৰিলে এতিয়া আমি তোমালোকক 30,000 ৰুপিজ দিম, 6 মাহ কমপ্লিট কৰিলে আমি 60,000 দিম, আৰু 9 মাহ কমপ্লিট কৰিলে বাকী 40,000টো দিম। ডেট মিনচ টোটেল 1,00,000 এক্সামৰ আগতে তোমালোকে পাই যাবা। যেতিয়া জাপানৰ তোমালোকে ভিছা পাবা, জাপান যাব ওলাবা, তেতিয়া আমি আনাডাৰ 50,000 তোমালোকক দি দিম। ছেকেণ্ড, মই ষ্টেট বেংক অব ইণ্ডিয়া আৰু এটা দুটা বেংকৰ লগত আৰু কথা পাতিম যাতে তোমালোকে লোনবিলাক যোনে পোৱা নাই তেওঁলোকেও যাতে লোনবিলাক পাব পাৰা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পসমূহৰ জৰিয়তে ৰাজ্যৰ অগ্ৰগতি ত্বৰান্বিত হ'ব বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজধানী চহৰখনৰ ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো বিভাগৰ কাম কাজ একেথলীতে সমাপনৰ জৰিয়তে প্ৰশাসনীয় সুচলতা বৃদ্ধিৰ উদ্দেশ্যে টুইন টাৱাৰ সংহত সঞ্চালকালয় ভৱন নিৰ্মাণৰ কাম কাজৰ অব্যাহত আছে। তদুপৰি ক্ৰীড়া, চিকিৎসা, অতিথি সৎকাৰকে ধৰি অন্যান্য সুবিধাসমূহ একত্ৰে সম্বলিত কৰি সৰুহোজাইত এটা বিশেষ নগৰীয়া কেন্দ্ৰ নিৰ্মাণৰ কামো অব্যাহত আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পস্থলীসমূহ পৰিদৰ্শন কৰি সংশ্লিষ্ট বিষয়াসকলক সময়মতে কাম কাজসমূহ সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ। এই ভাষাই বড়ো সমাজৰ ইতিহাস, পৰম্পৰা আৰু আশা আকাংক্ষা বহন কৰাৰ লগতে ৰাজ্যৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ঐক্য অধিক সমৃদ্ধ কৰিছে বুলি তেওঁ কয়। ৰাজ্য চৰকাৰ বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষাটোৰ বিকাশ আৰু ভৱিষ্যত প্ৰজন্মৰ মাজতো ভাষাটোৰ স্বকীয়তা অটুট ৰাখিবলৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। ইপিনে অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিধানসভাৰ সাধাৰণ কাৰ্য উদ্দেশ্যে সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়।
আমাৰ ইয়াতে প্ৰচলিত হৈ থকা যি আমাৰ অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হাউচৰ ভিতৰত আমি ইন এডিশ্যন এই 3টা লেংগুৱেজৰ লগতে আমি হিন্দীটোও কালি নতুনকৈ আমি ইন্ট্ৰডিউচ কৰিছোঁ। পূর্বতে আছিল তিনটা ল্যাঙ্গুয়েজ আছিল, হিন্দিটো নাছিলে। আর যেহেতু হিন্দি একটা রাষ্ট্রভাষা, গতি রাষ্ট্রভাষাক আমি সন্মান সকলে জানা উচিত, যার কারণে আমি হিন্দিটো নতুনক প্রবর্তন আমি করছো। এই চারিটা ভাষার আমার যে পূর্বতে যে নামাকরণ আছিলে এল এ টিভিটো আমি অসম বিধানসভা টিভি বলে আমি নামাকরণ করছো।
কেন্দ্রীয় সরকারের উদ্যোগত গুয়াহাটীত কাইলৈ আর পরহিলৈ ব্রিক্স রাষ্ট্রের মাদক দ্রব্য বিরোধী সংস্থাসমূহের মুরব্বীসকলের বৈঠক অনুষ্ঠিত হব। গৃহ মন্ত্রালয়ের অধীনের মাদক দ্রব্য নিয়ন্ত্রণ সংস্থার উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্রব্যর সরবরাহ আর ইয়ার অপব্যবহারের বিরুদ্ধে যুঁজ দিয়ার ক্ষেত্রত ব্রিক্সর সদস্য রাষ্ট্র আর দেশের মাদক দ্রব্য বিরোধী সংস্থার মুরব্বী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্রকাশ করব। এই আলোচনায় মাদক দ্রব্য সরবরাহের বিরুদ্ধে চোরাংচোৱাৰ তথ্য বিনিময় আর কার্যকরী সমন্বয় শক্তিশালী করা, সামর্থ্য বৃদ্ধি আর প্রতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুরুত্ব দিয়া হব। বৈঠকত অংশগ্রহণকারীসকলে নিচাযুক্ত দ্রব্য সরবরাহের ক্ষেত্রে দেখা দিয়া ডিজিটাল প্রযুক্তির ব্যবহারকে ধরে ন ন প্রত্যাহ্বান দূর করার বিষয়ে আলোচনা করব। ব্রিক্স রাষ্ট্রসমূহের মাজত মাদক দ্রব্যর সরবরাহক লৈ সৃষ্টি হওয়া সমস্যা নির্মূল করার বাবে উমৈহতীয়া ঘোষণাপত্র গ্রহণের এই বৈঠকের সামরণি পড়ব। আপনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি VBG ৰামজীৰ অধীনত অসমৰ বাবে প্ৰথম কৃষ্টি হিচাপে 630,96,00,000 টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে আজি আয়োজিত অনুষ্ঠানত আজি এই ধনৰাশি মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যসমূহলৈ মুঠ 25,000 কোটি টকাৰ সাহায্য মুকলি কৰে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় সামাজিক মাধ্যমযোগে এই বিষয়ে সদরি করে কয় যে কেন্দ্রীয় সরকারে অসমের উন্নয়ন সদায় প্রাধান্য দি আহিছে। এই আবন্টনে অসমের গ্রাম্য কর্মশক্তিক উৎসাহ দিয়ার লগতে গ্রাম্য পথ সংযোগ অধিক শক্তিশালী করে অর্থনৈতিক সুযোগ আর সর্বাত্মক বিকাশ নিশ্চিত করব বলে তেওঁ কয়। মুখ্যমন্ত্রী অসমবাসীর হয়ে কেন্দ্রীয় মন্ত্রী শ্রী চৌহান আর কেন্দ্রীয় সরকারক ধন্যবাদ জ্ঞাপন করে। পঞ্চায়েত আর গ্রামোন্নয়ন মন্ত্রী অতুল বরাই কেন্দ্রীয় মন্ত্রীগীর অধ্যক্ষতার ভিডিও কনফারেন্স ব্যবস্থায় অনুষ্ঠিত বৈঠকত অংশগ্রহণ করে এই আঁচনি গ্রামাঞ্চলের উন্নয়নের নতুন অধ্যায়ের সূচনা করব বলে আশা প্রকাশ করে। উল্লেখযোগ্য যে VBG রামজি আইনের অধীনত পরবর্তী 5 বছর 2,86,000 পঞ্চায়েত 7,50,000 কোটি টাকা বিনিয়োগ করা হব বলে কেন্দ্রীয় মন্ত্রী চৌহানে প্রকাশ করেছে। কৃষিমন্ত্রী পীযুষ হাজরিকায় আজি গুৱাহাটীৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ সামগ্ৰী বিতৰণৰ কাৰ্যসূচীত উপস্থিত থাকে। কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে গৱেষণা কেন্দ্ৰৰ চৌহদত এটা নাৰিকলৰ পুলি ৰোপণ কৰে। মন্ত্ৰীগৰাকীয়ে কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত গ্ৰহণ কৰা এই পদক্ষেপে ৰাজ্যৰ কৃষকসকলৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য খণ্ডত অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ৰাজ্যত নাৰিকলৰ উৎপাদন বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে বিশেষজ্ঞসকলৰ সৈতে সবিশেষ আলোচনা কৰিছে। সংবাদ মাধ্যমৰ আগত শ্ৰী হাজৰিকাই কয় যে প্ৰতি বছৰে ৰাজ্যত নাৰিকল, তামোল, নেমু আদিৰ 1 কোটিকৈ পুলি কৃষকসকলৰ মাজত বিতৰণ কৰা হ'ব। কমেও 1 গৰাকী ব্যক্তিক 10টাকৈ বিভিন্ন গছপুলি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ অৱগত কৰে। ৰাজ্যত বৰ্তমান 24,50,000 পঞ্জীয়নকৃত কৃষকৰ ভিতৰত 18,60,000 প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সুবিধা লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বন বিভাগে অনিয়ম আৰু নীতি বৰ্হিভূত কাৰ্যকলাপৰ অভিযোগত যোৰহাট সংমণ্ডলৰ ফৰেষ্টাৰ মন্টু হাজৰিকাক কৰ্তব্যৰ পৰা নিলম্বন কৰিছে। সামাজিক মাধ্যমত এটা টেলিফোনিক বাৰ্তালাপ বিয়পি পৰাৰ পাছতে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিষয়টো গুৰুত্ব সহকাৰে লৈ বনকৰ্মীজনৰ বিৰুদ্ধে তৎকালীনভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। বনমন্ত্ৰীৰ জৰুৰী নিৰ্দেশৰ পাছতে যোৰহাটৰ বন সংমণ্ডল বিষয়ে মন্টু হাজৰিকাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৰাজ্যৰ প্ৰশিক্ষাৰ্থীসকলক পৰীক্ষাৰ পূৰ্বে 1,00,000 টকাকৈ প্ৰদানৰ কথা মুখ্যমন্ত্ৰীৰ ঘোষণা। অসম বিধানসভাত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ VBG ৰামজী আঁচনিৰ অধীনত অসমৰ বাবে প্ৰথম কৃষ্টি হিচাপে 630,96,00,000 টকা মুকলি আৰু কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ গুৱাহাটীৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ বিতৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।